পডকাষ্টৰ সমস্তালৈ নমস্কাৰ। আজি আমি লৈ আনিছোঁ এটি নতুন বিষয়, এয়া হৈছে বিট বক্সিং, য'ত মুখেৰে বিভিন্ন বাদ্যৰ মাত উলিয়াব পাৰি আৰু ইয়াক এক প্ৰকাৰৰ কলা বুলি ক'ব পাৰি। নগাঁৱৰ এজন যুৱক খ্যাতিৰঞ্জন কাকতিয়ে বিট বক্সিঙৰ জৰিয়তে সফলতা অৰ্জন কৰিছে। যদিও মই খ্যাতিৰঞ্জন কাকতি বুলি কৈছোঁ, তেখেতে হৈছে ষ্টেজত যেতিয়া এই অনুষ্ঠান পৰিৱেশন কৰে, বিট বক্সিং যেতিয়া পৰিৱেশন কৰে, তেতিয়া তেওঁৰ নামটো অৱশ্যে পৰিৱৰ্তন হৈ ৰিয়ম কাকতি হৈ পৰে। এয়া আমাৰ মাজত খ্যাতিৰঞ্জন কাকতি ওৰফে ৰিয়ম কাকতি।
নমস্কাৰ, মোৰ নাম খ্যাতিৰঞ্জন কাকতি। মই ঘৰত আপোনাৰ আৰু হেৰি যেতিয়া কিবা ষ্টেজত কৰোঁ তেন্তে মোৰ নাম মই ৰিয়ম কাকতি বুলি কওঁ।
তুমি ক'ত পঢ়া অকণমান কৈ লোৱা?
মই ছেকেণ্ড ইয়াৰত পঢ়োঁ আপোনাৰ কনচেপ্ট ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত। মই ছায়েন্স ষ্ট্ৰীম লৈছোঁ আৰু ছেকশ্যন ইউৱানত আছোঁ।
ইয়াৰ আগত তুমি ক'ত পঢ়িছিলা হাইস্কুলীয়া জীৱন?
ইয়াৰ আগত মই আপোনাৰ ছেণ্ট বনিফেচ হাইস্কুলত পঢ়িছিলোঁ, এইখন মূলাৱতীৰ ওচৰত আছে। তাৰ পৰা হেৰি টেন পাছ আউট। বিট বক্সিং হৈছে আপোনাৰ মুখেদি যন্ত্ৰৰ মাত দিব পাৰা, মুখেদি ধৰক পানীৰ মাত দিব পাৰে। মই যোনটো কৰোঁ সেইটো আপোনাৰ ড্ৰাম বিট শ্ৰাম বিটৰ লগত আছে। ধৰক আপোনাৰ বেছ এটা যদি থাকে, বেছ মানে আপোনাৰ ড্ৰামত মাৰিলে যে বেছটো যে আহে যে, সেইটো মুখেদি দিব পাৰে। ধৰক সেইটো আপোনাৰ বেছ হয়। আৰু ধৰক আপুনি যে তাল বজাই নিচিনা যে বজাই যে, এইবিলাক আপোনাৰ হাই হেড বুলি কয়, সেয়াদি আমি বিটো বনাব পাৰোঁ।
বিভিন্ন অকণ দিয়াচোন, তুমি দিয়া, নিজে কৈ পেলাই দিয়া।
হয় মানে সহজো আছে, তাৰ সহজৰ পৰা গৈ 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 মানে উশাহ যিমান আপুনি মেইনটেইন কৰিব পাৰে সিমানলৈকে যায়। মই সহজ এটা দিছোঁ বাৰু।
এইটো তুমি কেনেকৈ আয়ত্ত কৰিছিলা?
প্ৰথম প্ৰথম মই আপোনাৰ এই দেউতাই কেৰি কালচাৰ কৰিছিলে, দেউতাই আগতে ট্ৰেইনৰ মাতটো দিছিলে, মই ভাল পাইছিলোঁ বহুত। ধৰক আপোনাৰ ট্ৰেইনৰ মাতটো আপোনাৰ মুখেদি ধৰক উখন বেলেগ বেলেগ ধৰণৰ কলা মই চাই থাকোঁ আৰু, ভাল লাগে। ময়ো শিকিছিলোঁ, পাৰিছিলোঁ। তাৰপাছত হেৰি মাজতে ক'ভিডৰ বন্ধ আহিলে, ক'ভিডত স্কুল চিস্কুল হোৱা নাছিলে, ঘৰতে আছিলোঁ, ভাবিলোঁ বিট বক্সিং শিকোঁ। আৰু তাৰ সহজখিনি যোনবিলাক বিট চিটখিনি আছে সেইখিনি বস্তু মানে ইউটিউবত মই পাই গ'লোঁ। সেয়াৰ পৰা মই সেই সহজখিনি শিকি ল'লোঁ। পাছতকৈ যোনবিলাক টান টান চাউণ আছিলে সেইখিনি মই বেলেগে কৰা চাই শিকি পালে অকণমান নিজৰ ভৰাই পালে চেঞ্জ কৰি পালে নিজৰ বিট বনালোঁ। কিন্তু ধৰক মানুহে মিউজিকৰ লগত লগাই আছিলে। ধৰক এতিয়া যদি কোনোবাই মুখেদিও দিয়ে, লগতে ধৰক ড্ৰাম বজাব হেৰি কৰিব, কিন্তু 1950 চনৰ মানৰ পৰা বিভিন্ন জেগাত মানুহে নিজে নিজে কৰি আছিলে, কিন্তু ইমান ধৰক ওপৰত উঠা নাছিলে। ইউটিউব ওলোৱাৰ পৰা আপোনাৰ ইউ এছ এ নিচিনা জেগাত অকণ অকণ ওলাব ল'লে, ভাল ভাল মানুহ ওলালে যোনে কৰা শিকিলে, আৰু তেওঁলোকে শিকোৱা যিহেতু নাছিলে কিন্তু সেইকাৰণে ইমান উঠা নাছিলে। আপোনাৰ এই কেইদিনমানৰ আগত আমাৰ শিকাবলৈ লৈছে আৰু আপোনাৰ এতিয়া যিমান পাৰোঁ আমি কৰিব চেষ্টা কৰি আছোঁ।
তাত তুমি ড্ৰাম ছিটৰ কথা কৈছে, পা গগনা, এইবিলাক ইয়াতে সোমাইনে বাৰু?
আপোনাৰ ঢোলটো সোমাবলৈ পাৰে, কিন্তু মানে অকণমান চেঞ্জ কৰিব লাগিব। মই এতিয়ালৈকে শিকা, মানে মোক যদি টাইম দিয়ে ধৰক এসপ্তাহমান দিয়ে, মই ঢোল চোল আনাই দিব পাৰিম আৰু পেপাও আহি যাব। মানে আপোনাৰ যিমান টাইম দিম সিমানে নতুন নতুন চাউণ উলিয়াব পাৰি।
মানে সাধাৰণ ড্ৰেছতে কামটো চলি যায়?
মানে আপোনাৰ সাধাৰণ ড্ৰেছতে কামটো চলি যাব, অকণ লুজ হ'লে কাপোৰো ভাল। মানে কিছুমান চাউণ আছে আপোনাৰ জোখতকৈ বেছি উশাহ এৰা এৰি কৰিব লাগিব, বুজিছেনে? টাইটটো হ'লে অকণ মানে দিগদাৰ হয় ন, গৰম দিনত ধৰক বেছি অশান্তি পাব। সেইকাৰণে লুজ কাপোৰ পিন্ধিব লাগে আৰু হেৰি মুখখন ঢাকি ৰাখিব লাগে, তেতিয়া চাউণ্ডটো এটা ক্লোজ হেৰি বনি ৰাখে, মানে বন্ধ নিচিনাত হৈ থাকে। মই এটা বিট বক্স কৰিছিলোঁ আপোনাৰ গানত, মানে ইংলিছ গান আছিলে গানটো। গানটোত আপোনাৰ মই মাতটো অকণ ডাঠ কৰি পালে তাতে ড্ৰাম শ্ৰাম ভৰাই দিছিলোঁ সেই হেৰি এইটো। তাৰপাছত আপোনাৰ গাইছোঁ, মানে মিলি গৈছে চাউণ্ডটো আৰু ড্ৰাম শ্ৰামৰ কথা। শুনিব নেকি? এনেই ধৰক গানটোৰ মাত হয় আপোনাৰ আই ৱৰ্ক দিজ লোনলি এনেকুৱা ধৰক, মই এতিয়া অকণ বেছ ভৰাই দিম, বেছটো হৈছে আপোনাৰ এইটো পাইছোঁ
তুমি অসমীয়া গীতত তুমি তেনেকে কৰি চাইছা নেকি মনে মনে কেতিয়াবা যে মই এই গীতটোত কৰি চাওঁচোন?
এনেই বহি পেলাই লিখি লিখি কৰা নাই ধৰক ক'ত কি বিট ভৰাম, কিন্তু এনেই ধৰক মাজে মাজে চেষ্টা কৰোঁ, কিন্তু ইমান মানে তেনেকে মিলাবলৈ মই সময় দিলে পাৰি যাম মিলাবলৈ।
আৰু
2020 আপোনাৰ এমাহমান শিকি তাৰপাছত আপোনাৰ এবছৰ মানে ক'ব গ'লে নাই শিকা, তাৰপাছত 2022 আকৌ ধৰিছিলোঁ, তাৰপাছত তেতিয়াৰ পৰা এই হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ নোযোৱালৈকে শিকিলোঁ, তাৰপাছত যিমানখিনি তেতিয়া শিকিলোঁ এতিয়া সেইখিনিকে বহলাই বহলাই নিজৰেই অকণ চেঞ্জ কৰি কৰি পেলাই বনাই গৈ আছোঁ বিটছবিলাক।
তুমি এতিয়া এইটো কেনেকৈ আগুৱাই নিম বুলি ভাবিছা?
মই বিচাৰোঁ আপোনাৰ মই আৰু অকণ যদি প্ৰেক্টিছ কৰিবলৈ পাওঁ, মই হাই ছেকেণ্ডেৰীৰ পাছত অকণমান হ'লেও আগবঢ়াম, মই অকণ বাহিৰৰ শ্ব'ত যদি যাওঁ গৈ যাব চান্স পালে, মই তাত গৈ পেলাই পাৰফৰ্ম কৰি পেলাই এটা নিজলৈ নামটো ৰাখি মই মাৰ নামৰ দেউতাৰ নামটোত লিষ্ট ওলাব বিচাৰোঁ। মই 10 মিনিট বেলেগ বেলেগ ধৰণৰ বিভিন্ন ধৰণৰ চাউণ্ড দিব পাৰোঁ, সেইটো ধৰক এটা বিট দিলোঁ আপোনাৰ ধৰক 1.5 মিনিটৰ এটা হ'ল, তাৰপিছত আকৌ এটা মই বেলেগ ধৰণৰ বিট দিলোঁ, অলপ আগত গানটো গালোঁ ধৰক সেইটো 1.5 মিনিটৰ হয়, তেনেকৈ লগাই 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 10 মিনিট কৰিব পাৰোঁ, 1 ঘণ্টাও কৰিব পাৰোঁ, 2 ঘণ্টাও কৰিব পাৰোঁ। হয় এজনে গান গালে মই বিট দিব পাৰিম, ইয়াৰ নহ'লে এই তেওঁ যদি বিট বক্স কৰে তেন্তে ময়ো কৰিম, কিন্তু আমাৰ ইয়াত ধৰক তেনেকুৱা চিষ্টেমটো নাই, মানুহ ইমান নাই।
খ্যাতিৰঞ্জন কাকতি, তেতিয়াহ'লে কথা বতৰা আমি ইমানতে সামৰিছোঁ। আমি আশা কৰিছোঁ তুমি এই বিট বক্সিং আৰু আগুৱাই নিবা আৰু ৰাইজৰ মাজত তুমি জনপ্ৰিয়তা অৰ্জন কৰিবা। আমাৰ পডকাষ্টত এইখিনি সময় দিয়াৰ কাৰণে আমাৰ আছামিজ লাইফ এণ্ড কালচাৰৰ পৰা বহুত বহুত ধন্যবাদ।